আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰে এখন বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী পৰিদৰ্শন কৰে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন, ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছাম বেউকিকন, উখা সমষ্টিৰ বিধায়ক ৱাই মহেমো নবেও হমেছেৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে বন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। দুয়োখন চৰকাৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত উচ্ছেদিত অঞ্চলসমূহত গছপুলি ৰোপণ কৰা হয়। ইপিনে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে 73টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নাৰায়ণ সিমহা আৰু অতুল চন্দ্ৰকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানি পৰ্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে। নগাঁও জিলা প্ৰশাসনেও ধিং ৰাজহচক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অহা 27 আগষ্টত এই অঞ্চলকেইটাত উচ্ছেদ অভিযান চলোৱা হ'ব। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত শিশু আৰু মাতৃসেৱা কোষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত প্ৰায় 7 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাতৃ আৰু শিশু সেৱা কোষ মুকলি কৰি এই কোষৰ পৰা গৰ্ভৱতী মহিলাসকল উপকৃত হ'ব বুলি ডাঃ পেগুৱে আশা প্ৰকাশ কৰে। এই ভ্ৰমণতে ডাঃ পেগুৱে চিকিৎসালয়খন পৰিদৰ্শন কৰি আন্তঃগাঁথনি আৰু বিভিন্ন অভাৱ অভিযোগৰ বুজ লয়। তেওঁ চিকিৎসালয়খনৰ পৰিচালনা ব্যৱস্থা, স্বাস্থ্যসেৱা আৰু বিভিন্ন চিকিৎসা সা সৰঞ্জামৰ অৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰে। ডাঃ পেগুৱে চিকিৎসক, চিকিৎসাকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি স্বাস্থ্যসেৱাৰ গুণগত মান উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 37,000তকৈ অধিক মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰে। এই উপলক্ষে মৰিগাঁৱৰ জাগীভকত গাঁৱত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ 38,000 উদ্যমী মহিলাক আৰ্থিকভাৱে সবল কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা ৰাজ্যৰ ভিতৰতে একক আৰু অনন্য। তেওঁ কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলৰ বাবে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে। বৰ্তমান সময়ত প্ৰতিখন আঁচনি প্ৰতিশ্ৰুতিৰ পৰা আৰম্ভ হৈ কাৰ্যত পৰিণত হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ পূৰ্বে তেওঁ মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰি জনসাধাৰণে কম সময়ৰ ভিতৰত উপযুক্ত সেৱা লাভ কৰাটো নিশ্চিত কৰিব। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৱা 20 আগষ্টৰ পৰা আয়োজন কৰা প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদ্যালয়ৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থসাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণ কৰ্মশালা যোৰহাটৰ উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ বীৰেন্দ্ৰমণি তিৱাৰীয়ে উদ্বোধন কৰে। সমগ্ৰ দেশতে আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু চন্দ্ৰত প্ৰজ্ঞান ৰোভাৰ সফলভাৱে স্থাপনক সুঁৱৰি এই দিৱস পালন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত 5ম অসম বেটেলিয়নৰ NCC তেজপুৰৰ উদ্যোগত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱাই ভাগ লয়।